এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, অসমকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত ভোটগ্ৰহণ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। প্ৰতিকূল বতৰৰ বাবে কাজিৰঙাৰ কহৰা বনাঞ্চলৰ জীপ আৰু হাতী চাফাৰী কাইলৈৰ পৰা 19 মাৰ্চলৈ বন্ধ। আৰু দেশৰ 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ পৰ্যাপ্ত পৰিমাণৰ মজুত নিশ্চিত কৰা হৈছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰকাশ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে দলী দেৱী। এতিয়া শুনক বিতং বাতৰি। অসমকে ধৰি চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অহা 23 মাৰ্চ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব আৰু 26 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব।
All 126 assembly constituencies for Assam, the polling shall be just in one phase and the polling shall take place on 9th of April, Thursday 2026. The counting shall be on 4th of May.
উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ 2,50,00,000 ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343জন তৃতীয় লিংগৰ ভোটদাতা আছে। ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আৰু অনন্য ব্যৱস্থা বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে অসমৰ বিভিন্ন দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰতিকূল পৰিস্থিতিৰ মাজত নিৰ্বাচনী বিষয়াসকলে যাত্ৰা কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ মাজুলীৰ পৰা প্ৰায় 50-60 কিলোমিটাৰ দূৰত্ব ফেৰী আৰু ট্ৰেক্টৰেৰে দুৰ্গম পথ অতিক্ৰম কৰি 248জন নিৰ্বাচনী বিষয়া অতি পিছপৰা ধনেখনা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে।
The electoral exercise in India is one of the largest and most unique exercise in the world. For example, in Assam, the polling teams undertake arduous journey of 50 to 60 kilometers from Majuli via ferry and road, cross Brahmaputra River and finally reach the remote Dhanegana polling station where 248 electors are there and they reach there by tractor in the end.
এই সংবাদমেলতে আজি পশ্চিমবংগ, তামিলনাডু, কেৰালাম আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচীও ঘোষণা কৰা হয়। এই অনুসৰি কেৰালাম আৰু পুডুচেৰীত 9 এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুত 23 এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ'ব। দুটা পৰ্যায়ত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় 23 এপ্ৰিল আৰু দ্বিতীয় পৰ্যায় 29 এপ্ৰিলত অনুষ্ঠিত হ'ব। আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটগণনা অহা 4 মে'ত অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে বুলি শ্ৰীকুমাৰে প্ৰকাশ কৰে।
The model code of conduct is applicable from now onwards. So actions taken prior to model code of conduct is a prerogative of the concerned government. But now onwards, the model code of conduct shall be applicable. With regards to the West Bengal elections to be held in 2 phases instead of 8 phases earlier, the commission has held detailed deliberations and in its considered opinion, it was found necessary to reduce the number of phases and bring it down to an extent where it is convenient for everybody.
মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত বিশুদ্ধ ভোটাৰ তালিকা গণতন্ত্ৰৰ আধাৰ বুলি উল্লেখ কৰি কয় যে এই উদ্দেশ্য আগত ৰাখিয়েই নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়া চলাইছিল। তেওঁ কয় যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, প্ৰস্ৰাৱগাৰ আদিৰ দৰে ন্যূনতম ব্যৱস্থাসমূহ নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত 1,200 ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি তেওঁ লগতে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত, পশ্চিমবংগৰ 294জনীয়া বিধানসভাৰ কাৰ্যকাল 7 মে'ত আৰু কেৰালাৰ ১৪০জনীয়া বিধানসভাৰ কাৰ্যকাল 23 মে'ত অন্ত পৰিব। তামিলনাডুত 234জন সদস্যৰ বিধানসভাৰ কাৰ্যকাল অহা 10 মে'ত আৰু পুডুচেৰীৰ 30জনীয়া বিধানসভাৰ কাৰ্যকাল 15 জুনত অন্ত পৰিব। ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত আছে। প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াৰ প্ৰশিক্ষণ সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছত আজি দক্ষিণ হালমৰা মানকাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত 488গৰাকী দ্বিতীয় পৰ্যায়ৰ পলিং বিষয়াৰ বাবে নিৰ্বাচন সম্পৰ্কীয় বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ একমাত্ৰ সমষ্টিটোত স্বচ্ছ নিকা আৰু শান্তিপূৰ্ণ ভোটগ্ৰহণ সুনিশ্চিত কৰিবলৈ 4-দিনীয়া কাৰ্যসূচীৰে যোৱা 13 মাৰ্চৰ পৰা বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীৰ প্ৰথম দুদিনত 488গৰাকীকৈ প্ৰিজাইডিং আৰু প্ৰথম পৰ্যায়ৰ পলিং বিষয়াক ভোটগ্ৰহণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি আন 488গৰাকী দ্বিতীয় পৰ্যায়ৰ পলিং বিষয়াক ভোটগ্ৰহণৰ প্ৰশিক্ষণ দিয়া হয়। কাৰ্যসূচীৰ চতুৰ্থ দিনা কাইলৈ 488গৰাকী তৃতীয় পৰ্যায়ৰ পলিং বিষয়াক প্ৰশিক্ষণ দিয়াৰ অন্তত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ অন্ত পৰিব। জিলাখনৰ মুঠ 402টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 10% ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। আসন্ন বিধানসভা নিৰ্বাচনৰ মসৃণ প্ৰস্তুতি নিশ্চিত কৰাৰ উদ্দেশ্যে শ্ৰীভূমি জিলাৰ সকলো চৰকাৰী কাৰ্যালয়, বেংক তথা ৰাষ্ট্ৰীয় সংস্থাৰ কাৰ্যালয়সমূহৰ কাম কাজ দেওবাৰৰ উপৰি বন্ধৰ দিনতো অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ আয়ুক্তগৰাকীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নিৰ্বাচনী কাম কাজ অব্যাহত থকালৈকে সকলো চৰকাৰী কাৰ্যালয়, PSU তথা বেংকসমূহৰ কাম কাজ বন্ধৰ দিনতো চলি থাকিব। প্ৰতিটো কাৰ্যালয়ত কমেও এগৰাকী কাৰ্যালয় সহায়ক আৰু এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী উপস্থিত থকাটো বাধ্যতামূলক হ'ব। নিৰ্বাচন সম্পৰ্কীয় জৰুৰী নথি পত্ৰসমূহৰ কাম কাজ সুচাৰুৰূপে অব্যাহত থকাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 2026 শৈক্ষিক বৰ্ষৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অসমৰ বুৰঞ্জী আৰু ভূগোল বিষয় দুটা ছাত্ৰ ছাত্ৰীয়ে বাধ্যতামূলক বিষয় হিচাপে অধ্যয়ন কৰিব লাগিব। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব শ্বাহ নৱাজ চৌধুৰীয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি বুৰঞ্জী আৰু ভূগোল বিষয় দুটা নিয়মীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব আৰু শ্ৰেণীত এই বিষয় দুটা বাধ্যতামূলকভাৱে শিকাব লাগিব। অসমৰ চহকী সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় ত্বৰান্বিত কৰাৰ বাবে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা বাধ্যতামূলক কৰা হৈছে বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ডলী দেৱীৰ পৰা।
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আম আদমী পাৰ্টীয়ে 14টা সমষ্টিৰ বাবে প্ৰথম আৰু চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। আজি ঘোষণা কৰা এই তালিকা অনুসৰি নাওবৈচা সমষ্টিত অচ্যুত দাস, দেৰগাঁৱত পুলিন গগৈ, গহপুৰত জাৰ্বম কুটুম, মধ্য গুৱাহাটীত অনুৰূপা ডেকাৰজা, খুমটাইত আশীষ হাজৰিকা, শিৱসাগৰত তপন গগৈ, ৰঙানদীত টিকেন্দ্ৰ থাপা, চেঙাত জাহিদুল ইছলাম খান, নদুৱাৰত ৰঞ্জিত বড়ো, তিতাবৰত পল্লৱ শইকীয়া, পূব গোৱালপাৰাত জিন্না আমিৰ হুছেইন, ৰহাত বৰুণ বিকাশ দাস, বোকাজানত ৰেণুকা টিমুংপি আৰু বিশ্বনাথত অনন্ত গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছে কালি নিশা দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ দ্বাৰা স্বাক্ষৰিত পত্ৰখনৰ অনুসৰি কংগ্ৰেছে 23টা সমষ্টিত দলীয় প্ৰাৰ্থী দিয়াৰ লগতে 15টা সমষ্টি মিত্ৰ দললৈ এৰিছে। এই তালিকা অনুসৰি গোলকগঞ্জ সমষ্টিত কাৰ্তিক চন্দ্ৰ ৰয়, বীৰসিং জাৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰী, বিলাচীপাৰাত অমৃত বাদশাহ, মানকাছৰ সমষ্টিত মহিবুৰ ৰহমান, পূব গোৱালপাৰাত আবুল কালাম ৰচিদ আলম, দুৰ্নৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজনগ্ৰামত নুৰুল ইছলাম, মন্দিয়াত আব্দুল খালেক, চমৰীয়াত ৰকিবুদ্দিন আহমেদ, ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী, ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱা, নিউ গুৱাহাটীত শান্তনু বৰা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত জিল্লী চৌধুৰী, ঢেকিয়াজুলিত বাতাচ ওৰাং, ৰঙাপাৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মী, গহপুৰত শংকৰ কুটুম, ধেমাজিত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিড ফুকন, টিংখাঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বৰা, ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, দক্ষিণ কৰিমগঞ্জ সমষ্টিত আমিনুৰ ৰচিদ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে কংগ্ৰেছৰ মিত্ৰ দলক দিয়া সমষ্টিকেইটা হ'ল ভৱানীপুৰ, সৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গৰেশ্বৰ, মৰিগাঁও, বৰহমপুৰ, বিন্যাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি। ইয়াৰে 11টা সমষ্টিত অসম জাতীয় পৰিষদ, 2টা সমষ্টিত APHLC আৰু 2খন আসনত CPIML প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াব। উল্লেখযোগ্য যে কংগ্ৰেছে ইয়াৰ পূৰ্বে 42টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। কালি প্ৰকাশিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱাত কংগ্ৰেছ নেতা কুশল শর্মায় দলের সকল বিষয়বাবর প্রাথমিক সদস্য পদর পদত্যাগ করে। কংগ্রেসের বিরুদ্ধে অসন্তুষ্টি প্রকাশ করে ইতিমধ্যে রাইজর দলে মিত্রতার বাহির হয়েছে। রাইজর দলে কালির দিনটতে দুটা সমষ্টির প্রার্থীর নামে তালিকা প্রকাশ করেছে। সেই অনুসরি রাইজর দলের হয়ে নাওবৈশা সমষ্টিত হরিকান্ত দাস আর অনুসূচিত জনজাতির সংরক্ষিত ধেমাজি সমষ্টিত বাবুল সোনোয়ালক প্রার্থিত্ব দিয়া হয়েছে। বিজেপি 18 মার্চত বিধানসভা নির্বাচনের প্রার্থী তালিকা প্রকাশ করব বলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় ইতিমধ্যে প্রকাশ করেছে। মুখ্যমন্ত্রীগুলিয়ে জানা অনুসরি বিজেপির প্রার্থী তালিকাত বহুকেক নতুন মুখ থাকিব। বরাকর 10টা সমষ্টিত বিজেপিয়ে আর 3টা সমষ্টিত অগ্রবয় প্রতিদ্বন্দ্বিতা করব বলে মুখ্যমন্ত্রীগুলিয়ে জানাইছে। প্রতিকূল বতরের কাজিরঙা রাষ্ট্রীয় উদ্যানের কহরা বনাঞ্চল কাইলের 19 মার্চ জীপ আর হাতী সাফারি বন্ধ থাকিব। আনহাতে বাগরি বনাঞ্চল জীপ আর হাতী সাফারি অব্যাহত থাকার বিপরীতে বুড়া পাহাড় আর অগরাতলী বনাঞ্চল পর্যটকে জীপ সাফারি করব বলে আমার সংবাদদাতাই জানাইছে। পরবর্তী বাতরি শুনক ঋতুপর্ণা বৰাৰ পৰা।
সরকারে রন্ধন গ্যাসের ঘরুয়া সিলিন্ডার সমূহর বাণিজ্যিক সিলিন্ডার সমূহর বিতরণতো অগ্রাধিকার দিছে। দেশের 30খন রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চল সমূহর গ্রাহক সকলের এই সিলিন্ডার সমূহ উপলব্ধ করা হয়েছে বলে পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে প্রকাশ করেছে। দেশজুড়ি পেট্রোল আর ডিজেল যথেষ্ট মজুত থাকা বলে মন্ত্রালয়ে সদরি করেছে। দেশত রন্ধন গ্যাসের বিতরণ ব্যাহত হওয়ার কোনো তথ্য লাভ করা নাই বলে মন্ত্রালয়ে প্রকাশ করেছে। মন্ত্রালয়ে কয় যে যা শুকুরবারে দেশত 88 লাখ রন্ধন গ্যাসের সিলিন্ডার বুকিং হওয়ার পরিবর্তে কালি 77 লাখ রন্ধন গ্যাসের সিলিন্ডার বুকিং করা হয়েছে। ডিব্রুগড় জেলার সাবুয়ার শ্রী শ্রী অনিরুদ্ধদেব ক্রীড়া বিশ্ববিদ্যালয়ের উদ্যোগত তথা ফিট ইন্ডিয়ার সহযোগত আজি সানডেজ অন সাইকেল শীর্ষক সাইকেল রেলীর আয়োজন করা হয়। সমাজত স্বাস্থ্য সচেতনতা বৃদ্ধি করার প্রদূষণমুক্ত সমাজ গড়ার লক্ষ্যে আয়োজিত এই কার্যসূচীর জড়িয়ে দৈনিক আধা ঘণ্টাক শারীরিক ব্যায়াম করবলে সকলকে উৎসাহিত করার লক্ষ্য লওয়া হয়েছে। ডিব্রুগড় জেলা উদ্যোগ আর বাণিজ্য কেন্দ্র চৌহদত অনুষ্ঠিত এই কার্যসূচীত জেলাখনের বিভিন্ন প্রান্তর ক্রীড়াপ্রেমী অংশগ্রহণ করে। এই অনুষ্ঠানত ডিব্রুগড় সাইক্লিং ক্লাবর সদস্য সকলের বিশ্ববিদ্যালয়ের শিক্ষার্থী সকলেও পরম্পরাগত নৃত্য প্রদর্শন করে। অহা এপ্রিলের ফাস্টেগর বার্ষিক পাসর বাবদ বর্তমানের মাচুল 3000 টাকার ঠাই 3075 টাকা বৃদ্ধি করা হব। ভারতীয় রাষ্ট্রীয় ঘাইপথ প্রাধিকরণে 2026-27 বিত্তীয় বর্ষর এই মাচুল বৃদ্ধি করা বলে ঘোষণা করেছে। উল্লেখযোগ্য যে অবাণিজ্যিক বাহন সমূহে এই সংশোধিত হারের মাচুল আদায় দিয়ে রাষ্ট্রীয় ঘাইপথর 1000খনতকৈও অধিক টোলগেট পার হব পারিব। অবিভক্ত জেংরাইমুখ আলি আই লৃগাং উদযাপন সমিতির উদ্যোগত জেংরাইমুখ রাজীব গান্ধী ক্রীড়া প্রকল্পত দুদিনিয়া কার্যসূচীরে অনুষ্ঠিত আলি আই লৃগাঙর আজি সন্ধ্যা সামরণি পড়ে। প্রতিকূল বতরক উনেউসি অঞ্চলটোর ভালেসংখ্যক লোকে এই উৎসব অংশগ্রহণ করে। মিসিং ডেকা গাভরুর ঐনিতমর সুর, ঢোলর রগর আর গুমরাগ নৃত্যরে উৎসবথলী মুখর হয়ে পড়ে। আলি আই লৃগাঙর সঙ্গে সংগতি রাখি বারেরোহণীয়া সাংস্কৃতিক অনুষ্ঠান আর বিভিন্ন শিতানত প্রতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন জিলার রেডিও প্রেমী শ্রোতাসকলক লৈ গঠিত সংযুক্ত অনাতার শ্রোতা সংঘ অসমৰ প্রথম বার্ষিক প্রতিষ্ঠা দিবস আজি ধেমাজিত দিনজোড়া কার্যসূচীরে উদযাপন করা হয়। ধেমাজির মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয় চৌহদত আয়োজিত কার্যসূচীত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিনীতা ডেকাক শ্রেষ্ঠ ঘোষিকা বঁটা আৰু বাতৰি পৰিৱেশিকা জিন্তিৰাণী ডেকাক শ্রেষ্ঠ বাতৰি পৰিৱেশিকা বঁটা ঘোষণা কৰা হৈছে। ডিব্ৰুগড় কেন্দ্ৰৰ বিন্দু ৰাজখোৱা, গোপা হাজৰিকা, যোৰহাট কেন্দ্ৰৰ গায়ত্ৰী দেৱী, মৃণালী দত্ত শইকীয়া, পূৰৱী ভট্টাচাৰ্য আৰু তেজপুৰ কেন্দ্ৰৰ ত্ৰৈলোক্য বৰা, ৰূপালী বৰাক জনপ্ৰিয় ঘোষক ঘোষিকা বঁটা আগবঢ়োৱা হয়। এই একেটা অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ টিয়কৰ কণ্ঠশিল্পী ৰুণু বৰগোহাঁইক সংগীত শিল্পী বঁটা, জাজিৰ সাংবাদিক দিগন্ত শৰ্মাক যুৱ সাংবাদিকতা বঁটা আৰু জাজিৰ প্ৰণৱ কুমাৰ দত্তক শ্ৰেষ্ঠ শ্ৰোতা অনুৰাগী বঁটা, টিয়ক জগদুৱাৰৰ মানসজ্যোতি কটকী আৰু ধেমাজি মাছখোৱাৰ অনুপমা শইকীয়াক শ্রোতা অনুৰাগী বঁটা প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। অসমকে ধৰি 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত ভোটগ্ৰহণ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। আৰু প্ৰতিকূল বতৰৰ বাবে কাজিৰঙাৰ কহৰা বনাঞ্চলৰ জীপ আৰু হাতী চাফাৰী কাইলৈৰ পৰা 19 মাৰ্চলৈ বন্ধ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।